বিগত দুবছৰত বিজেপিৰ উন্নয়নমূলক কাম কাজ আৰু সাফল্য অনুভৱ কৰে। ইপিনে আজাদ চলন সংস্কাৰ নেতা তথা সাংসদ চন্দ্ৰশেখৰ আজাদ আৰু জনায়ক জনতা পাৰ্টীৰ নেতা বিশ্বন্ত চৌধুৰী আজি ৰাজ্যখনৰ জিম জিলাৰ নিজলকে ধৰি বিভিন্ন গাঁৱত প্ৰচাৰ চলায়। একেদৰে কংগ্ৰেছেও বিভিন্ন গাঁও আৰু নগৰত ৰাজহুৱা সভা অনুষ্ঠিত কৰি ভোটদাতাৰ মন জয় কৰাৰ আপ্ৰাণ প্ৰয়াস অব্যাহত ৰাখিছে। পশ্চিমবংগ চিকিৎসা পৰিষদে আজি গড় চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ প্ৰাক্তন অধ্যক্ষ ডাক্তৰ সন্দীকোচৰ ভংগীয়ে দাখিল কৰিছে যে প্ৰতিষ্ঠানটোৰ সংঘটিত এগৰাকী যুৱ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত বৰ্তমান চি বি আই জিম্মাত আছে। সংবাদকেইজনৰ বাতৰি অনুসৰি বিগত ছয় ছেপ্টেম্বৰত সন্দীপ ঘোষক আৰম্ভ হোৱাৰ সলনি কৰি কৰা হৈছিল, কিন্তু তেওঁলৈ তেৰ দিন উপলক্ষৰ পাছতো কোনো সহায় নিদিয়াৰ বাবে চিকিৎসা পৰিষদে পঞ্জীয়ন বাতিল কৰাৰ সিদ্ধান্ত লয়। ইপিনে পশ্চিমবংগৰ মুখ্য সচিব মনোজ পণ্ডে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যালয়ৰ স্বাস্থ্য ব্যৱস্থা কাৰ্যক্ষম কৰি তোলাৰ লগতে ইয়াৰ সৈতে জড়িত সকলো ধৰণৰ সুৰক্ষা নিশ্চিত কৰিব বুলি বিজ্ঞানত দি কৈছে। এই নিৰ্দেশনত দায়িত্বত থকা চিকিৎসক তথা কৰ্মচাৰীৰ জিৰণি কোঠা, চি চি টিভি তথা খোৱা পানীৰ সুবিধা আদিৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ কোৱা হৈছে। নিৰ্দেশনাটোত আভ্যন্তৰীণ অভিযোগ সমিতিকে ধৰি সকলো সমিতিকে সম্পূৰ্ণ কাৰ্যক্ষম কৰি তুলিব লাগে বুলি উল্লেখ কৰা হৈছে। প্ৰতিখন চিকিৎসালয়ত মহিলা আৰক্ষী বা নিৰাপত্তাৰক্ষীৰ লগতে পৰ্যাপ্ত সংখ্যক আৰক্ষী বা নিৰাপত্তাৰক্ষী নিয়োগ কৰাটো নিশ্চিত কৰিব লাগে বুলি নিৰ্দেশনাটোত কোৱা হৈছে। ইয়াৰ উপৰি ৰোগীৰ লগতে আন সকলোৰে অভিযোগসমূহ তৎকালীনভাৱে সমাধান কৰিবলৈ এক শক্তিশালী অভিযোগ সমাধান ব্যৱস্থা গঢ়ি তুলিবলৈ নিৰ্দেশনাত উল্লেখ কৰা হৈছে। পশ্চিমবংগৰ সকলো চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক মহে আজি কৰ্মবিৰতি প্ৰত্যাহাৰ কৰিব আৰু জৰুৰীকালীন কৰ্তব্যত যোগদান কৰিব। কালি সৰ্বসন্মতিক্ৰমে কৰ্মীবাদী চিকিৎসক মহে এই সিদ্ধান্ত গ্ৰহণ কৰে। আৰ জি গড় চিকিৎসা মহাবিদ্যালয়ত কৰ্তব্যৰত অৱস্থাত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি বিষাংগভাৱে হত্যা কৰা ঘটনাৰ নিয়াৰ দাবী এসপ্তাহতকৈ অধিক সময় ধৰি ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্য ভৱনৰ সন্মুখত কনিষ্ঠ চিকিৎসকসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল। চিকিৎসকসকলে স্পষ্ট কৰি দিছে যে জঘন্য অপৰাধৰ দোষীসকলে শাস্তি নোপোৱালৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব আৰু নিয়াৰ যুঁজ অব্যাহত থাকিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত আজি পৰ্যন্ত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। বিভাগৰ তথ্য অনুসৰি চলিত মাহৰ 19 পৰা 25 তাৰিখৰ ভিতৰত অসম, পূব, মধ্যপ্ৰদেশ, ছত্তীশগড়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিভাগে একেটা সপ্তাহৰ ভিতৰত গোৱা, মাৰাথৱাড়া, ৰায়লাসীমা, উত্তৰ কৰ্ণাটক আদি অঞ্চলত মধ্যমীয়া পৰা মুষলধাৰ বৰষুণৰ আগলি ঘোষণা দিছিল। ইপিনে তামিলনাডু, পুডুচেৰী আৰু কাৰিকালত আজি গৰম আৰু আৰ্দ্ৰ বতৰ অব্যাহত থাকিব বুলি বিভাগে জানিবলৈ দিছে। ভাৰতে আজি বাংলাদেশৰ বিৰুদ্ধে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা কালি 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 349 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। কালি ক্ৰীড়াৰ সামৰণিৰ পৰত ৰবি শৰ্মাই অশ্বিনে 102 আৰু ৰবীন্দ্ৰ জাদেজাই 86 ৰাণ খেলি আছিল। ইয়াৰ আছিল অশ্বিনৰ ষষ্ঠটো টেষ্ট খণ্ড। ইয়াৰ পূৰ্বে যশস্বী জয়ছোৱালে 56 আৰু ঋষভ পণ্টে 39 ৰাণৰ বৰঙণি আগবঢ়াই বাংলাদেশৰ হৈ হাছান মাহমুদে 4 উইকেট দখল কৰিছে। বেডমিণ্টনত চাইনা অপেন 2024 বিডাব্লিউ ছুপাৰ 1000ত আজি ছিংগল চেম্পিয়নত অনুষ্ঠিত হ'বলগীয়া মহিলাৰ একক ৰাউণ্ডৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় ছাত্ৰৰ মালবিকা বাঞ্জলে জাপানৰ তাৰকা খেলুৱৈ আকানে ইয়ামাগুচিৰ মুখামুখি হ'ব। কালি ষোল্লৰ 22 বছৰীয়া খেলুৱৈগৰাকীয়ে স্কটলেণ্ডৰ কিষ্টি গিলমৰক পৰাস্ত কৰি ৰূপা চক্ৰ প্ৰদৰ্শন আগবঢ়ায়। বাঞ্জলত এই প্ৰতিযোগিতাত বাকী থকা একমাত্ৰ ভাৰতীয় খেলুৱৈ, দুবাৰৰ বিশ্ব চেম্পিয়ন আৰু পূৰ্বতে বিশ্বৰ 1 নম্বৰ স্থানত থকা প্ৰতিদ্বন্দ্বী ইয়ামাগুচি ভাৰতীয় খেলুৱৈগৰাকীৰ বিজয়ৰ প্ৰতি কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। পাঞ্জাৱে কালি জলন্ধৰ অলিম্পিয়ান সুৰজিৎ সিং হকী ষ্টেডিয়ামত অনুষ্ঠিত পুৰুষৰ চতুৰ্থ হকী ইণ্ডিয়া জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2024ৰ ফাইনেলত উত্তৰ প্ৰদেশক পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত খেলখন 3-3 গলত অমীমাংসিত হৈ যোৱাৰ পাছত সুকন্ত পাঞ্জাৱে 4-3 গল ব্যৱধানত জয়লাভ কৰে।